Good evening, itu Agashwani Kohima. Samlava khobor puri ase Kolnongla. Pohila headlines. Prime Minister Narendra Modi Bakwesi Center for Research, Learning and Innovation di dangor hisab dorkar rakhi ase. Aadhaar banking de paisa transaction de mohena de kam se kam ek bar hokam hisabi koribuli kuado misa asibuli Center for Kohise. Nagaland Industries or Commerce Directorate ba State Entrepreneurs aru Handicraft Awardees logote felicitated korise. আৰু ডেপুটি কমিশনাৰ শ্যামাটো ৱাই চিংগিয়াক কন্যাক পৰা কৈছে যে বেছি ভাৰী প্ৰখণ্ড বা ডিষ্ট্ৰিক্ট যোগাই দিয়া ডাঙৰ লিংখন কাটি যাইছে। এতিয়া পূৰা খবৰ। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বা কৈছে যে চেণ্ট্ৰেল চৰকাৰৰ ৰিচাৰ্চ লাৰ্ণিং আৰু ইনোভেশ্যন দি বেছি ডাঙৰ হিচাপ দৰকাৰ ৰাখি আছে। এতিয়া ছচিয়েল মিডিয়া পষ্ট দি মোদী বা কৈছে আহি থকা সময় কোৱালিটি এডুকেশ্যন দি দৰকাৰ ৰখাৰ পৰা ইণ্ডিয়া লাগা যুৱা শক্তি দি বেছি মুদব দিবলৈ আছে। তাই বা সবচে নতুন কোৱাকৰিলি Siemens QS World Ranking Day India laka performance to higher education day bhal thakya koise. Moriba QS Chief Executive Officer Monzio Quaquarelli lakoti lakoresi jangba akodi kwato Indian universities wa ito sanso G20 desh majode sabse ucha performance bhal hua dikhai disi aro dunia laka sabse jaldi parhai jo research center majode ekta hoi jaya sibili koise. আধাৰ বেংকিং দি পইচা ঢকলাকা ট্ৰেঞ্চেকশ্যনটো এক মহিনা দি কমচে কম এক পাৰ্ডৰ হকম হিচাপে কৰি বুলি কৈ থাকে আৰু মিছা আছে বুলি চেণ্ট্ৰেল চৰকাৰে বা কৈছে ইটো কোৱাটো মিছা আছে বুলি কৈ পি আৰ বি ফেক্ট চেক ইউনিট বা নতুন আপডেটছ কাল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা দিয়া দহোতাই মহিনা আধাৰ পৰা পইচা ট্ৰেঞ্চেক্ট কৰিবলৈ মানুহৰ কাৰণে মেণ্ডেটৰী হিচাপে বনাই দিছে কোৱাটো মিছা আছে ইটো বা কৈছে এইটো কৰিবলৈ নাপাৰিলেও কাষ্টমাৰ লগা আধাৰ ট্ৰেঞ্চেকশ্যন ফেচিলিটি লক নহব পিআইবি প্ৰেছ সভা কৰি জনাই দিছে এইটো নিচিনা কোনো গাইডলাইন্স কাণ্ড একাউণ্ট হোল্ডাৰ লগতে মেণ্ডেটৰী আধাৰ ইনেবল্ড পেমেণ্ট ছিষ্টেম AEPS ট্ৰেঞ্চেকশ্যন কাৰণে ছাৰ্ভিচ কাউণ্ট একটিভ ৰাখিবলৈ দিয়া নাই বুলি কৈছে ইটোবে কৈছে যে নেশ্যনেল পেমেণ্টছ কৰ্পৰেশ্যন অব ইণ্ডিয়া বা মোবাইল নাম্বাৰ স্কান AEPS ট্ৰেঞ্চেকশ্যন কাৰণে বেংক একাউণ্ট লগতে জৰাই দিবলৈ কম্পালচৰী বনাই দিয়া নাই State Entrepreneur 2023 aro State Handicraft Award 2023-24 karne ekta felicitation program do aji Directorate of Industries or Commerce Coimbatore rakhise Commissioner Secretary K. Kribo ke bichot sabra koise alag alag fields ba naga craftsmen laga kisam alag alag aro creativity dikhai diya bishi de ite de bishi khushi ase tai ba awardees aro department officials logote bhal জুৰি ৰাখিবলৈ কৈছে এলেকা হলে মানুহৰ লগত লাভ কৰাৰ মুতুব দৰকাৰ হোৱা কাণ্ড পাইজান কৰি দিবলৈ পাৰিব ডাইৰেক্টৰ ইণ্ডাষ্ট্ৰিজ আৰু কমাৰ্চ এই তিনজন জামিৰবা কৈছে ষ্টেট এণ্টাৰপ্ৰেনৰ এৱাৰ্ড লগা ভাৱনাটো এণ্টাৰপ্ৰেনৰশ্বিপ লগা কালচাৰ দি মন উঠাই দি কেনে পঢ়াই দিবলৈ আৰু ষ্টেট এণ্টাৰপ্ৰেনৰ্ছ লগা ডাঙৰ মুতুব আৰু ইনোভেটৰ্ছ খান মান দিবলৈ কাৰণে প্লেটফৰ্ম হিচাপে চলাবলৈ পাৰিব ষ্টেট এণ্টাৰপ্ৰেনৰ এৱাৰ্ড 2023 পি হৈ এংগোৰি কোম্পানী পেৰেণ্ট ডিষ্ট্ৰিক্ট লগতে তেওঁলোকা ইনোভেটিভ বায়ো এনহেন্সাৰ কাৰণে দিছে মল্লং মুল্লা পুৰণ এম এছ আই এছ টি আই নেচাৰেল ডিমাপুৰ আৰু মিলনেথম হিংনা এম এছ ৰংৱে ইণ্ডিয়া ডিমাপুৰ লগতে দিছে একে চলতে সাতটা মানুহৰ লগতে ষ্টেট হেণ্ডিক্ৰাফ্ট এৱাৰ্ড 2023টো এৱাৰ্ড কৰি দিছে ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট নিচিতে দুয়োটা ফাৰ্মাৰ্ছ লগতে অৰ্গেনিক চাৰ্টিফিকেশ্যনটো National Program for Organic Production Standard হিচাপে দিছে ডেপুটি কমিশনাৰ শ্যামাটো ৱাই চিংগিয়াক কন্যাক পৰা জনাই দিছে এপ্ৰিল 19 আৰু 20 তাৰিখে বেছি ভাৰী প্ৰখণ্ড হোৱাৰ পৰা ডিষ্ট্ৰিক্টে বেছি লোকচান পঞ্জাই কিনা দহটা বস্তি কাণ্ড দোচৰা জাগাৰ পৰা পূৰাপুৰি কাটি যাইছে তাইবোৰ কৈছে কি পাৱাৰ আৰু চেলুলাৰ কানেক্টিভিটিটো বেছি বিয়া হৈছে আৰু বেছি কলভাৰ্টছ আৰু সৰু তলম কাণ্ড পানী পৰা লৈ যাইছে ডিষ্ট্ৰিক্টে ৰাস্তা বেছিভাগটো মাটি গেৰি কিনে বন্ধ কৰি লৈছে বুলি তাইবা কৈছে তিনিটা টাঙৰ দলংখন লঙা তলং জন্দু শ্যামাদু হেডকোৱাৰ্টাৰ আৰু থুনচাং জোৰাই দিয়া মুকচুশি মুকচুকি তলং বা চিচৰ চাব ডিভিশ্যন বা থুনচাং জোৰাই দিয়া আৰু শিপুং তলং বা শ্যামাদু হেডকোৱাৰ্টাৰ লগতে মংক জোৰাই দিয়া খানটো বেছি বিয়া বা ভাঙি কিনা গিৰিবলৈ নিচিনা থাকি আছে চিংগিয়াক পৰা কৈছে কি প্ৰখণ্ডৰ বেছি পানী খেতি আৰু ফিছাৰিজ কামো নষ্ট কৰি দিছে। ডিষ্ট্ৰিক্ট পৰা কৈছে কি ইলেকশ্যন ডিউটি বা ৱাপাছ আহি থাকিয়া বেছি কাৰিখাণ্ড ডিষ্ট্ৰিক্ট লগা আলাগ আলাগ জাগাতে এতিয়া বি ফাঁচি থাকি আছে। ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি বা মামলা দি কাম কৰি আছে বুলি কৈ চিংগিয়াক পৰা কৈছে কি মেচিনাৰিজ আৰু ৰিচৰ্চেছ নাথাকিয়া কাৰণে ৰাস্তা চাফা কৰি দিবলৈ আৰু ডিষ্ট্ৰিক্টটি দুচৰা বনাই দিয়া কাম খান কৰিবলৈ বেছি দুখ পাই আছে বুলি কৈছে। আপনি খান আকাশবাণী কহিমাৰ পৰা দিয়া খবৰ শুনি আছে। আপনি খান বা এইটো খবৰ নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাৰ পৰা শুনিবলৈ পাৰিব। ইউৰোপিয়ান ইউনিয়ন ইউ পৰা নতুন ভিজা ৰুলছ এডপ্ট কৰি কিনে যোনটো পৰা ইণ্ডিয়াৰ পৰা বাৰ বাৰ মফিচল কোৰিয়া খান লগতে মাল্টিপল এণ্ট্ৰি চিমকেল ভিজাৰ কাৰণে এপ্লাই কৰিবলৈ দি কিনা ভেলিডিটি লম্বা আৰু 29 ইউৰোপিয়ান দেশ কাণ্ডে মফিচলটো আচান পৰা বনাই দিবলৈ আছে। এইটো ইউ ডেলিগেশ্যন টু ইণ্ডিয়াৰ ভূটান পৰা যোৱাকালি জনাই দিছে। ডেলিগেশ্যন এটা ষ্টেটমেণ্ট পৰা কৈছে ইণ্ডিয়ান নেশ্যনেলছ পৰা লং টাৰ্ম মাল্টি এণ্ট্ৰি চিমকেল ভিজাটো অবটেইন কৰি কিনে দুচাল কাৰণে ইছ্যু কৰিব আৰু আগত লগা 3 চাল ভিতৰত দি কানুন মানি কিনে 2টা ভিজাখন জ্বলাই কিনে থাকিয়া হ'ব লাগে। যদি পাছপৰ্ট লগতে ভেলিডিটিটো বেছি বাচি কিনে থাকিলে 2 চাল ভিজাটো 5 চাল ভিজা তাক পাছতে হবলৈ আছে। এইটো পৰা কৈছে কি এইটো ভিজা লগা ভেলিডিটি সময়তে হোল্ডাৰ্ছ বা ভিজা ফ্ৰী নেশ্যনেলছ লগতে একে ঠাইকে ট্ৰাভেল হাকখন চলাবলৈ পাৰিব। ইউ এম্বেচেডৰ টু ইণ্ডিয়া হাৰ্ভি ডেলফিন পৰা নতুন ৰুলছ দি বধাই দি কিনে কৈছে কি ইউ বা ইণ্ডিয়ান ভিতৰতে ইণ্ডিয়া ভিতৰতে মানুহ মানুহৰ মাজতে কণ্টেক্টটো বঢ়াই দিবলৈ কাৰণে দুচৰ গৌৰৱিকতা উঠাই দিছে বুলি কৈছে। ডাইৰেক্টৰেট জেনেৰেল অফ চিভিল এভিয়েশ্যন বা এয়াৰলাইন্স লগতে জনাই দিছে কি বাচ্চা খান অমাৰ 12 চাল তাকতো নিজৰ বাবা মা আৰু গাৰ্জেনছ জন খান বা এ কে পি এন আৰ ডি অফিচত যাই আছে এইটো লগতে ছিটটো ৰাখি দিবলৈ কৈছে। এটা ষ্টেটমেণ্ট দি ডি জি চি এ পৰা কৈছে কি বাচ্চা খান অমাৰ 12 চাল নিচি দি থাকিয়া খাণ্ড নিজৰ বাবা মা আৰু গাৰ্জেনছ লগতে একে না বহিয়া লগা বেছি সময় কাণ দেখি আহিছে। অথৰিটি পৰা কৈছে কি এতিয়া থাকিয়া এয়াৰ ট্ৰান্সপৰ্ট চাৰ্কুলাৰটো ইটো হিচাপ বদলি কৰি পেলাই দিছে। ডেপুটি কমিশনাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ ডিমাপুৰ ডক্টৰ তিনু জংশী চাংপৰা জনাই দিছে ইলেকশ্যন ডিউটিৰ কাৰণে চলাই ৰখা কমাৰ্চিয়েল গাড়ীখন কাৰণে হাইৰিং চাৰ্জেছটো April 29 আৰু 30 তাৰিখ প্ৰযু 10 বাজিব চাম 4 বাজি মাজতে দিবলৈ আছে। জম্মু কাশ্মীৰতে পেমেণ্টছটো ডি চি আৰু ডি ই লগা অফিচ দি অফিচ ৰখা সময় আউটো আউটো ৱেকনাৰ এইটোখন কাৰণে April 26 আৰু 27 তাৰিখটো দিবলৈ চমু ইকো ভেন ফৰ্চ ট্ৰাভেলাৰ ৱেৰৰ কাৰণে April 29 তাৰিখ আৰু পিকআপ আৰু বাছ নিমিতে April 30 তাৰিখ দিবলৈ আছে। কিফ্ৰেডি পেমেণ্টছটো আহিয়া কালিৰ পৰা শুৰু কৰি কিনে April 26 তাক ইলেকশ্যন ডিউটিৰ কাৰণে প্ৰাইভেট গাড়ী ৰিকুইজিশ্যন কৰি ৰখাৰ লগতে দিবলৈ আছে। নকলাক পৰা পেমেণ্টছ কাণ্ডো আহিয়াকালি আৰু পৰ্চন ডেন ডি চি আৰু ডি ই অ' নকলাক লগা অফিচ দি অফিচ ৰখা সময় দি দিবলৈ আছে। লংলিং দি হায়াৰিং চাৰ্জেছটো ডেপুটি কমিশ্যনাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ লংলিং লগা অফিচ পৰা April 25 আৰু 26 দি অফিচ ৰখা সময় দি দিবলৈ আছে। মনডে পেমেণ্টছটো ইলেকশ্যন ডিউটিৰ কাৰণে চলাই ৰখা চব প্ৰাইভেট গাড়ীখন কাৰণে April 25 পৰা 30 তাক দি দিবলৈ আছে। চিফ মিনিষ্টাৰ চিকিমে গ্ৰীডিং ষ্টোন চাগিচাং কমিউনিটি জন বা এইটো ফেষ্টিভেল মনাই আছে তেখেত লগতে জনাই দিছে। একটা ছচিয়েল মিডিয়া পষ্টে ৰিঅ পৰা ফেষ্টিভিটি বা চব লগতে মিলা জোৰা আনি কিনে ভাল কাম আৰু কামিয়াব লগা আশীৰ্বাদো আমি খান চব কাম দি আহি থাকিয়া চাল দি আনি দিবলৈ উইচ কৰি দিছে। আৰু হাৱাপানী খবৰ দি ইণ্ডিয়া মিটেৰলজিকেল ডিপাৰ্টমেণ্ট পৰা দেখাই দিয়াটো নৰ্থ ইষ্ট ষ্টেটে আলাগ আলাগ জাগাতে হালকা পৰা মধ্যৰিত প্ৰখণ্ড সপ্তাহ পূৰা দি হবলৈ আছে। নাগালেণ্ডে জাগা জাগাতে হালকা প্ৰখণ্ড হবলৈ আছে। ডিপাৰ্টমেণ্টৰ কৈছে কি তুফান আৰু লাইটনিং লগতে হাৱা মাৰিয়াটো এক খণ্ডাতে 30-40 কিলোমিটাৰ লগা স্পীড তাক দি ষ্টেট লগা জাগা জাগাতে আহিয়া 2 দিন নিচিনা দি হবলৈ আছে। খবৰ চেষ্টি হেডলাইনছ দুবাৰ জনাই দি আছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বা কৈছে চেণ্টাৰ পৰা ৰিচাৰ্চ লাৰ্ণিং আৰু ইনোভেশ্যন দি ডাঙৰ হিচাপ দৰকাৰ ৰাখি আছে। আধাৰ বেংকিং দি পইচা ট্ৰান্সেকশ্যনটো মহিলা দি কমচে কম একবাৰ সকলো হিচাপ কৰিবলৈ আছে কোৱাটো মিছা আছে বুলি চেণ্টাৰ পৰা কৈছে। নাগালেণ্ড ইণ্ডাষ্ট্ৰিজ আৰু কমাৰ্চ ডাইৰেক্টৰেট বা ষ্টেট এণ্টাৰপ্ৰেনাৰ্ছ আৰু হেণ্ডিক্ৰাফ্ট এৱাৰ্টিজ লগতে ফেলিচিটেট কৰিছে আৰু ডেপুটি কমিশনাৰ শৰ্মাটো ৱাই চিংগিয়াক কন্যাক পৰা কৈছে বেছি ভাৰী প্ৰখণ্ড বা ডিষ্ট্ৰিক্ট জোৰাই দিয়া ডাঙৰ লিংখন কাটি যাইছে। আজি ৰাতি লগা নাগামিজ খবৰ ইমানতে শেষ কৰাইছে। আপুনি খান চব কাৰণে ভাল ৰাতি হবি।
Thank you.